ফিলিপিয়া পত্ৰ 4 অধ্যায়। এতেকে হে মোৰ প্ৰিয় আৰু ইষ্ট ভাইসকল, আপোনালোকেই মোৰ আনন্দ আৰু কীৰ্তিস্বৰূপ। প্ৰেমৰ বন্ধুসকল, এনেদৰে প্ৰভুত আপোনালোকে স্থিৰে থাকক। মই ইবদিয়া আৰু সন্তোষীক বিনয় কৰি আছো, প্ৰভুত তেওঁলোক যেন এক মন হয়। প্ৰকৃততে মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধুসকল, আপোনালোকে এই ভনী দুজনীক সহায় কৰক, কিয়নো তেখেতসকলে ক্লিমেণ্ট আৰু মোৰ সহকাৰীসকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল, আৰু এই লোকসকলৰ নাম জীৱন পুস্তকত লিখা আছে। আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক। পুনৰাই কওঁ, আনন্দ কৰক। আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ। আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক, যাতে সকলো বোধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীশুত আপোনালোকৰ হৃদয় আৰু ভাৱনাক পহৰা দিব। শেষতে সেই ভাইসকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময় আৰু সুখ্যাতিযুক্ত, যিকোনো সদগুণ আৰু যিকোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক। আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে তেনেদৰে সকলোৱে আচৰণ কৰক, যাতে শান্তিৰ আকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব। শেষ কথা, মই প্ৰভুত অতিশয় আনন্দিত, মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰ্জীৱিত হ'ল। যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু এতিয়া সহায় কৰিবলৈ কোনো নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ এনে নহয়, যেনে মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰচুৰ্যতাৰ সময়তো থাকিবলৈ জানো। সকলো বিষয়তে মই তৃপ্ত হ'বলৈ আৰু ক্ষুধিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ'লোঁ। মই খ্ৰীষ্টীয়ৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। তথাপি আপোনালোকে যে মোৰ ক্লেশত সহভাগী হ'ল, এই বিষয়ে বৰ ভাল কৰিলে। হে ফিলিপিয়াসকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিডনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত মোৰ সহভাগী নহ'ল, কেৱল আপোনালোকহে হৈছিল। এনেকি মই থিচলনিত থাকোঁতেও আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল। মই যে দান বিচাৰিছোঁ সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাপত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ। সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে, মই সম্পূৰ্ণ হ'লোঁ। মই ইপ্ৰাফ্ৰডিটৰ দ্বাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়ে সুগন্ধৰ আঘ্ৰাণস্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞস্বৰূপ। আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ লতাপৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক, আমেন। খ্ৰীষ্ট যীশু থকা সকলো পবিত্ৰ লোকক মংগলবাদ দিব। মোৰ লগৰ ভাইসকলে আপোনালোকক মংগলবাদ কৰিছে। সকলো পবিত্ৰ লোকে, বিশেষকৈ চেজাৰৰ ঘৰৰ লোকসকলে আপোনালোকক মংগলবাদ কৰিছে। প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক।